বৃহত্তর অসমীয়া সমাজের রঙালী বিহুর অতি গুরুত্বপূর্ণ এবিধ বাদ্য হয়েছে গগনা। গগনা দুবিধ, রামধন গগনা আর লাহরী গগনা। আমি গগনার বিষয়ে জানিবলে কথা পাতিছিল লোক সংস্কৃতি গবেষক ডক্টর চন্দ্রকমল চেতিয়ার সহিতে। আহক, তেখেতে এই গগনার প্রসঙ্গত কি কয় আমি শুনো। এয়া চন্দ্রকমল চেতিয়া।
নমস্কাৰ, মই চন্দ্ৰকমল চেতিয়া। গগনাৰ কথা যিটো আপুনি সুধিছে, বিহু বাদ্য হিচাপে আমি সকলোৱে জানো বা পৰিচিত। আমাৰ গগনা নহ'লে আচলতে বিহুখনেই উকা হয়, যেনেকুৱাকৈ ঢোলটো বা পেঁপাটো নহ'লে বিহুখন উকা, ঠিক তেনেকুৱাকৈ গগনাখন নহ'লে বিহুখন উকা। আৰু আপুনি যিটো ক'লে আগলি বাঁহৰ লাহৰী গগনা, আচলতে সেইটোৰ পৰাই এটা কথা আপুনি বুজি পাইছে যে গগনা সাজিবলৈ হ'লে সদায় বাঁহৰ একেবাৰে আগলি অংশলৈ যাব নালাগে, যিটো মধ্যমীয়া অংশটো বুলি কোৱা হয়। মধ্যমীয়া অংশৰ পুৰঠ বাঁহৰ পৰা গগনা তৈয়াৰ কৰা হয়। আৰু আপুনি যিটো কথা সুধিছে যে গগনা কেই প্ৰকাৰৰ, এইলৈ কিন্তু মতভেদ ভালেখিনি আছে। মূলত অসমৰ প্ৰেক্ষাপটত গগনা বুলি ক'বলৈ হ'লে ৰামধন গগনা আৰু লাহৰী গগনা, এই দুখন গগনাক সততে আমি চিনি পাওঁ বা আমি জানো। কিন্তু তাৰ উপৰিও ভালেখিনি গগনা আছে যিখিনি আঞ্চলিক বা অঞ্চলভিত্তিকভাৱে প্ৰচলিত। তাৰ ভিতৰত এখন খুব পৌৰাণিক গগনাৰ কথা আমি সততে শুনা পাওঁ বা আমি সৰুতে দেখিছোঁ, বা মোৰ ওচৰত এখন আছেও সংগ্ৰহত, যে বৰ গগনা বুলি কয়। বৰ গগনা সেইখন সচৰাচৰ গগনাখিনিতকৈ ডাঙৰ, আৰু তাৰ লগতে আছে এখন চুঙা গগনা, সম্পূৰ্ণ এটা চুঙাক কেন্দ্ৰ কৰি গোটেই গগনাখন। যেনেকুৱাকৈ আমি ভাবোঁ যে গগনা বুলিলেই খোপাত গুজিব পাৰিবই লাগিব, সেই অৱধাৰণাটো চুঙা গগনাখনত বা বৰ গগনাখনত আপুনি দেখা নাপাব। কিন্তু এই যে চুঙা গগনাখনৰ কথা ক'লোঁ, এটা বিলুপ্ত প্ৰায় লোক সংস্কৃতিৰ সমল বুলি আমি ক'ব পাৰোঁ। তাৰ লগে লগে আৰু এবিধ গগনা আছে, সেইটো হ'ল শালিকি থুতীয়া গগনা, আটাইতকৈ সৰু। যেনেকুৱাকৈ বৰ গগনাখন ডাঙৰ বুলি ক'লোঁ মই, আটাইতকৈ চুটি অকণমানি। তাহানি দিনত কয় বোলে, আইতাহঁতৰ মুখত শুনিছিলোঁ যে যেতিয়া পানী আনিবলৈ যায় শাহুৱেকেতো আৰু ক'লৈ যাওঁ বুলি সোধে, আৰু তেতিয়া তেওঁ পানী আনিবলৈ যাওঁ বুলি কৈ বোৱাৰীগৰাকী ওলাই যায় আৰু খোপাটোৰ মাজতেই টিপতে লুকুৱাই গগনাখন লৈ যায়। সেই শালিকি থুতীয়া গগনা, অকণমানি চুটি আৰু মাতটো খুব সৰু সূক্ষ্ম। তাৰ লগতে জনগোষ্ঠীভেদে গগনা আছে। মিচিংসকলৰ যি গংগাং, গংগাং বুলি কয় যিখন গগনা, সেই গগনাখন বহু পৰিমাণে আমাৰ যিটো ৰছী লগাই তৈয়াৰ কৰা বজোৱা গগনা, ৰছী লগাই বজোৱা গগনাৰ প্ৰেক্ষাপটটো ইয়াত আহি পৰে। এতেকে আমি এইখিনিয়ে ক'ব পাৰোঁ যে গগনা বুলি কোৱাৰ লগে লগে আচলতে এনে এবিধ বাদ্য, সেই বাদ্যবিধ সম্পূৰ্ণৰূপে বসন্তকালীন লোক উৎসৱ বিহুৰ লগত জড়িত। আৰু তাৰ লগে লগে আৰু এটা কথা ক'ব পাৰি যে গগনা আচলতে অসমীয়া জাতিৰ এটা আবেগ। অসমীয়া জনজীৱনত গগনাৰ যি প্ৰেক্ষাপট, সেইটো ক'বলৈ গ'লে এই যিটো আবেগ বুলি ক'লোঁ, সেই আবেগৰ কথাটো কিন্তু তাত আহি পৰে। যে গগনা কোনে কাক উপহাৰ দিয়ে, গগনা সদায় চেনাই ধনে চেনেহীক উপহাৰ দিয়ে। আৰু সেইকাৰণে কয় বোলে চেনিমা এগৰাকী, যিগৰাকী ছোৱালী, তাই কয় যে গগনা সাজিবলৈ নিজৰ চেনাই ধন তাত নাই, আৰু গগনা সাজি দিব কোনে। এই যিমানবিলাক বিহুগীত ৰচনা হৈছে, বিহুগীত আছে, এনেকুৱা ধৰণৰ বিহুনাম আছে, সেই বিহুনামবিলাক প্ৰকৃততে প্ৰণয়মূলক। আৰু সেইকাৰণে বিহুনামত থকা সেই গগনাখনৰ যি প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটৰ লগত কিন্তু এই প্ৰণয়ধৰ্মিতাৰ কথাটো, বা মই যিটো ক'লোঁ যে ডেকা গাভৰুৰ প্ৰাণৰ স্পন্দন বুলি ক'ব পাৰে আপুনি। আৰু তাৰ লগতে আৰু এটা কথা, গগনা অকল যে আগলি মাহৰে তৈয়াৰ কৰিব লাগিব সেইটো নহয়, আৰু কেইটামান কেৰেক্টাৰ আছে। সেই তাত অসমীয়া লোকবিশ্বাসৰ কথাটো তাত আহি পৰিলে, যে বচুঙা, তাহানি দিনত যে তাঁতশালত ব্যৱহাৰ কৰে বচুঙা, এই বচুঙা শনিবাৰে বা মঙলবাৰে চুৰ কৰি আনিব লাগিব, আৰু তাকো এনেকুৱা তিৰোতাৰ পৰা চুৰ কৰি আনিব যাৰ মুখখন লাওপাত কচুপাত, আৰু তেনেকুৱা ধৰণৰ মহিলাৰ পৰা যেতিয়া চুৰ কৰি অনা হ'ব আৰু সেই বচুঙাটোৰে গগনাখন তৈয়াৰ কৰা হ'ব, তেতিয়া তেওঁ যিমানে সিফালে গালি পাৰিব সিমানে গগনাখন বাজিব। এয়া লোকবিশ্বাস। প্ৰকৃতাৰ্থত তাৰ বৈজ্ঞানিক ভিত্তি বুলি ক'বলৈ হ'লে বচুঙাটো খুব আদৰুৱা আৰু বচুঙাটো সদায় কোট থয় যে যেতিয়া বৰতুলি শেষ হয় তেতিয়া তাক ধুনীয়াকৈ তেল ঘঁহি ধোঁৱা চাঙৰ ওপৰত পাভতি চাঙত থৈ দিয়ে, পাভতি চাং বুলি কয় সেইখন, পাভতি চাঙত থয়। আৰু পাভতি চাঙত থওঁতে থওঁতে তাত ধোঁৱা লাগি লাগি ধোঁৱা লাগি লাগি সি এনেধৰণৰ এটা ৰূপ পায়গৈ, এফালৰ পৰা চাবলৈ গ'লে সি পাতল কিন্তু আনফালৰ পৰা চাবলৈ গ'লে তাত পোক পতংগৰ কোনো ধৰণৰ তাত ক্ষয় ক্ষতি নকৰাকৈ থাকে। আৰু যিটো তাৰ কি বুলি কোৱা হ'ব কম্পনাংক ইলাষ্টিচিটিটো বাঢ়ি যায় আৰু তাৰ ফলশ্ৰুতিত সেই বচুঙাটোৰে তৈয়াৰী গগনা। আৰু আমি যদি পোনে কাটি লৈ এডাল মাহ শুকুৱাই তাৰে গগনা সাজিলোঁ তাৰ মাত দুয়োটা মাতৰে কিন্তু পাৰ্থক্য থাকে। এতেকে এনেধৰণৰ যিমানবিলাক লোকবিশ্বাস আছে লোকবিশ্বাসখিনিও সংস্কৃতিৰে সমল বাৰু কিন্তু তথাপিতো ক'বলৈ গ'লে তাত বৈজ্ঞানিক ভিত্তিও নথকা নহয়। এতিয়া গগনা ভিত্তিত এনেকুৱা ধৰণৰ ভালেখিনি কথা আছে। গগনাক আমি এতিয়া সৰ্বভাৰতীয় স্তৰত এতিয়া ভাৰতৰ নাট্যশাস্ত্ৰৰ কথা ক'বলৈ যাওঁতে আমাৰ বাদ্যযন্ত্ৰক চাৰিবিধ ভাগত ভাগ নকৰে জানো, যে ঘনবাদ্য, ততবাদ্য, অপনৰ্থ বাদ্য, সুখীৰ বাদ্য এনেধৰণে ভাগ কৰে। কিন্তু এতিয়া গগনাখন কিহত পৰে, সুখীৰত পৰে নে ততত পৰে, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰে। কাৰণ সুখীৰ বুলি আমি পোনপটীয়াকৈ ক'ব নোৱাৰোঁ, সুখীৰ হ'লে ফুঁ দি বজোৱা হ'ব লাগিব, ফুঁ এই মুখৰ বায়ু প্ৰৱাহ আমি ফুঁ দি বজাব লাগিব যেনে পেঁপাটো বাঁহীটো। কিন্তু এই গগনাখনত আমি ফুঁটো বাহিৰলৈ নিদিওঁ, ভিতৰলৈহে টানি লওঁ। এতেকে আমি সুখীৰ বুলি ক'ব পৰা কিমানটো প্ৰেক্ষাপট ইয়াৰ লগত জড়িত হৈ আছে সেয়াও কিন্তু মন কৰিবলগীয়া। এতেকে সুখীৰ আৰু আনফালে তত দুয়োবিধ তন্ত্ৰীযুক্ত ততবাদ্য বুলি কোৱা হয়। কেৱল তাঁৰেৰেই যে ততবাদ্য তৈয়াৰ কৰিব সেইটো নহয় বাৰু, তন্ত্ৰী অৰ্থাৎ তেনেধৰণৰ কম্পন কৰিব পৰা আহ বা তেনেকুৱা ধৰণৰ বস্তু য'ত নিহিত হৈ থাকে তাকো আমি তত বুলি ক'ব পাৰোঁ। এতেকে সুখীৰ আৰু ততবাদ্যৰ এটা সমন্বিত অৱস্থা বুলি আমি ক'লে হয়তো শুদ্ধ হ'ব বুলি ভাবোঁ। আৰু
বেঙৰ লগতো তুলনা কৰে,
বেঙৰ মাতৰ লগত তুলনা কৰে। আচলতে কি হয় এই যে গগনাৰ যিটো সুৰ সেই সুৰটো ক'ৰ পৰা আহিছে বোলে, যে এই যে বাৰিষা কালত বহাগমহীয়া বৰষুণজাক নমাৰ লগে লগে ইফালে এটা তৰাতকৈ মাতিলে ইফালে তৰাতকৈ মাতিলে, এই যে দুয়োটা বেঙে অৰ্থাৎ বৰ ভেকুলা, বৰ ভেকুলাই যে
প্ৰজননৰ সময়ত,
হয় প্ৰজননৰ সময়ত যে যিটো চিঞৰিলে সেই মাতটোৰ অনুকৰণতেই গগনাৰ সুৰটো বোলে নিবদ্ধ হ'ল। এয়াও এটা আচলতে জনশ্ৰুতি, জনশ্ৰুতিত এনেকুৱা ধৰণৰ কথাখিনি পোৱা যায়। বিহুত প্ৰয়োগ কৰিলে আৰু এটা কথা মনত পৰিছে ইয়াতে গগনা বুলি কওঁতে, যে গগনা কেৱল অসমতে যে আছে এই কথা কিন্তু নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিটো জোহাৰ্প বুলি কোৱা হৈছে আৰু জোহাৰ্পৰ প্ৰেক্ষাপট আটাইতকৈ প্ৰাচীন প্ৰেক্ষাপটটোৱে পায় চীনত, চীনত পায় আৰু তাতে এটা গুহা আৱিষ্কৃত হৈছে। সেই গুহাটোত এই আজিৰ তাৰিখৰ গগনাৰ, আমি যিটো গগনা বুলি কওঁ তেওঁলোকে তাত মূৰচাং বুলি কয়, আৰু তেনেকুৱা ধৰণৰ যিখিনি গগনা ধৰ্মী বাদ্যযন্ত্ৰৰ তাত ধ্বংসাৱশেষ পোৱা গৈছে, অৱশেষ পোৱা গৈছে। আৰু পোৱা গৈছে চিত্ৰ, চিত্ৰ ছবি, মহিলা এগৰাকীয়ে গগনা বজাই থকা ছবি পোৱা গৈছে, যাৰ ভিত্তি, যাক ভিত্তি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গগনা ধৰ্মী জোহাৰ্প বুলি যাক কোৱা হয় তাৰ প্ৰাচীনত্ব চীন দেশ বুলি কোৱা হয়। আৰু তেনেধৰণে ডেনমাৰ্কতো পোৱা যায়, আমাৰ যেনেকৈ বাঁহেৰে গগনা তৈয়াৰ কৰিছোঁ, ডেনমাৰ্কৰ গগনাখনো বাঁহৰ, বাঁহেৰে বেম্বু জোহাৰ। আকৌ তেনেধৰণে আমাৰ চুবুৰীয়া ম্যানমাৰ তাতে এবিধ গগনা পোৱা যায়, এইটো দানময়, দানময় বুলি কয়, সেই দানময়খনো বাঁহেৰে তৈয়াৰ কৰা হয়। আৰু তাত জাপানৰ প্ৰেক্ষাপটটো যদি চোৱা হয় জাপানৰ প্ৰেক্ষাপটত কিন্তু সম্পূৰ্ণ ধাতুজাত গগনা পোৱা যায়, যিটো আকৌ ভাৰতবৰ্ষৰ ৰাজস্থানত পোৱা যায়, মূৰচাং বুলি এটা শব্দ পোৱা যায়, মূৰচাং দক্ষিণ ভাৰততো পায় সেইটো। আৰু তাকে আকৌ সেই যিটো ধাতুজাত বাদ্য সেই বাদ্যটো গগনা ধৰ্মী বুলিহে ক'ব পাৰি, কিন্তু আমাৰ গগনাখনে যে হাইলাখ একেই সেইটো কথা ক'ব পৰা নাযায় বাৰু, বেলেগ হয়। কিন্তু যিটো আমাৰ যে কম্পন কৰি মুখৰ ভিতৰত সেই কম্পনটো ডাঙৰ কৰি যে বজোৱাৰ যিটো পৰম্পৰা বা পদ্ধতি, সেই পদ্ধতিটো কিন্তু ধাতৱীয় ৰূপলৈ তেওঁলোকে পৰিণত কৰিছে। এইটো নেপালৰ প্ৰেক্ষাপটতো দেখা পোৱা যায়, যিটো মূৰচুংগা বুলি তেওঁলোকে কয়, যিটো সেইটো পিতলেৰে তৈয়াৰ কৰে। এতেকে আমি আচলতে গগনা বুলি কোৱাৰ লগে লগে বা এই বাদ্যযন্ত্ৰবিধৰ লগত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় এটাইকেইটা প্ৰেক্ষাপট অধ্যয়ন কৰাৰ কিন্তু অৱকাশ আছে মই ভাবোঁ। মই কৰিছোঁ, আৰু মই নিজে তৈয়াৰো কৰোঁ, আচলতে বিক্ৰী নহয়। মই আমোদজনক এটা কথাহে মই আপোনাৰ লগত ভাগ বতৰা কৰিবলৈ ভাল পাম। ইয়াত আমাৰ গাঁওখন, মই যদিও এতিয়া শিৱসাগৰৰ, মোৰ জন্মসূত্ৰে মই ডিব্ৰুগড়ীয়া, আৰু আমাৰ একদম ভিতৰুৱা এখন গাঁও বৰভূঞি চেতিয়া গাঁও বুলি গাঁওখন, আৰু তাত এটা পৰম্পৰা প্ৰচলিত আছে। সেই পৰম্পৰাটো প্ৰচলিত আছে মানে আছিল, আমাৰ প্ৰজন্মটোৰ পৰা অলপ ধাৰাবাহিকতাটো কমিছে, কিন্তু এতিয়াও চেগা চুৰুকাকৈ আছে। সেইটো হ'ল কাৰোবাক প্ৰপ'জ কৰিবৰ হ'লে, মানে ল'ৰাই ছোৱালীক যদি প্ৰেমৰ প্ৰস্তাৱ দিবলৈ হয়, তেনেহ'লে সেই প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ মাধ্যমটো হ'ল গগনা। এই গগনাখন দিবই লাগিব, এই পদ্ধতিটো। আৰু সেইকাৰণে গগনাক লৈ এটা চেলেঞ্জ, আমাৰ গগনা সাজিবলৈ শিকিবই লাগিব। যিটোৱে গগনা সাজিবলৈ নিশিকে, নিজ হাতে গগনা দিব নোৱাৰে, সি হয়তো মানে ডাংবৰলা হৈ থকাৰ ভয়টো তাৰ ঘনীভূত হয়। এনেকুৱা ধৰণৰ যিটো এটা হাস্য মধুৰ পৰিৱেশ, কিন্তু তাৰ লগতে আকৌ এই সংস্কৃতিটো চৰ্চা হ'ল নহয়, সংস্কৃতিটো চৰ্চা হ'ল যে প্ৰত্যেকেই শিকিব লাগিব গগনাখন। ল'ৰা নহ'লে সি ল'ৰাই নহয়, মানে যে গগনাই দিব নোৱাৰিলে তই কি প্ৰেমৰ প্ৰস্তাৱ দিবি, ছোৱালী নিদিয়ে বা ছোৱালীয়ে যেনেকে তাঁতো বব নাজানিলে তেওঁক মানে ভাল বোৱাৰী বুলি পৰিগণিত নকৰে, তেনেকুৱাকৈ ছোৱালী সমাজতো এই গগনাখন কোনে সাজি দিছে তাহাঁতি উলিয়াই লয়। কোনোবাই যদি বেলেগে সাজি দিয়া গগনাৰ প্ৰপ'জ দিবলৈ যায়, তেতিয়া ওলাই পৰে যে কাৰ হাতৰ গগনা এখন। এতেকে তেনেকুৱা ধৰণৰ প্ৰেক্ষাপটবিলাকে সেই অঞ্চলটোত, মোৰ জন্মস্থানত গগনা ভিত্তিক যি এটা পৰম্পৰা, ধাৰাবাহিকতাটো ৰক্ষা হৈছে। আৰু তাকে কৰিবলৈ যাওঁতে এবাৰ মেট্ৰিকুলেশ্যনত এয়া মোৰ বাওঁ হাতৰ এইটো চিন দেখিছেনে, এইটো গগনা সাজিবলৈ প্ৰথম যেতিয়া মানে কামবিলাক হাতত লৈছিলোঁ, তেতিয়া এবাৰ চুৰি কটাৰীখনে এইটো কাটি যোৱা দাগ। কিন্তু এই যে দাগটো বা এই যিখিনি নেকি স্মৃতি, সেই স্মৃতিখিনি কিন্তু আজিও মধুৰ হৈ আছে। এনেকুৱা ধৰণৰ যিমানবিলাক পৰম্পৰা জনগোষ্ঠীয় সমাজবিলাকত আছে, সেই পৰম্পৰাবিলাকে কিন্তু সংস্কৃতিটো ৰক্ষা কৰিছে আন যি নহ'লেও। গতিকে সেইখিনি শ্বেয়াৰ কৰিছোঁ আৰু আপোনাৰ লগত, ভাল লগা।
ধন্যবাদ ডক্টৰ চন্দ্ৰকমল চেতিয়া। আজি আমি গগনাৰ প্ৰসংগত আপোনাৰ পৰা জানিলোঁ, যিহেতু আপুনি এই ধৰণৰ সংস্কৃতি লিখা মেলা কৰে নহয় জানো, সৃষ্টিৰ আজিৰ লগত জড়িত, আপোনাক ধন্যবাদ।
ধন্যবাদ জনালোঁ আপোনাকো।
আজিৰ পডকাষ্টত গগনাৰ বিষয়ে এতিয়া আলোচনা আগবঢ়ালোঁ। ইয়াত ভাগ ললে লোক সংস্কৃতিৰ গৱেষক ডক্টৰ চন্দ্ৰকমল চেতিয়াই। আহক এইখিনিতে আমি এটি বিহু গীত শুনি লওঁ। এয়া অনিমা ভট্টাচাৰ্য।
প্ৰথমে ঈশ্বৰে সৃষ্টি সৰজিলে, তাৰ পিছত সৃজিলে জীৱ, ঘটিলা দাং দলনিতে জকাই বাম, পৰমে যতনে কৰিয়ে দাং দলনিতে জকাই বাম, ঘৰত আৰু সুধি চাম, পঠিয়ালে পঠিয়ালে বিহু লৈ যাম, মন কেতে কি ভাতে খায়ে গোলা, মন কেতে কি চপতে চপতে কাঁহি থৈয়ে গোলা, চুপকেতে কি মন কেতে কি ঢোলৰ মাতে মণি পুখুৰীত পানী খাওঁ, আমুকি আহবেটি তামুকি আহবেটি বিহু মাৰিবলৈ যাওঁ, নৈৰ পানী নুশুকাই ৰাইজক দিলে নুঢুকাই, আকৌ ককাইদেউ বিচাৰে অ ককা দেউ নৈ পানী নুশুকাই মাৰি নিলেহেঁতেন অ ককা দেউ নৈ পানী নুশুকাই পুতি থলেহেঁতেন গাঁতত ককা দেউ নৈ পানী নুশুকাই ৰাইজক দিলে নুধুকাই আকৌ ককা দেউ
বিহু গীতটি শুনিলে আজিৰ পডকাষ্টৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। আমাৰ পডকাষ্ট লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নেপাহৰিব। নমস্কাৰ।